এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্যজুৰি ৰঙালীৰ উৎসাহ অব্যাহত আছে। অসমবাসীয়ে আজি সাতদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন কৰিব। ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি সাত বিহুৰ অন্যতম হ'ল তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশালৰ গুৰুত্বক অনুধাৱনেৰে ৰঙালী বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু পালন কৰি অহা হৈছে। কাইলৈ নাঙল বিহু, পৰহিলৈ জীয়ৰী বা চেনেহী বিহু আৰু সোমবাৰে চেৰা বিহু পালন কৰা হ'ব। অৱশ্যে ঠাই বিশেষে সাতদিনীয়া বিহুৰ প্ৰতিটো দিনৰে নামৰ ক্ষেত্ৰত কিছু বৈসাদৃশ্য আছে। সাতদিনীয়া বিহুৰ শেষৰটো দিনত বিভিন্ন অঞ্চলত বিহু ভঙা উৎসৱ, পাৰতোলা বা ভঠেলি পালন কৰা হ'ব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা মঞ্চ বিহু অনুষ্ঠানসমূহত হুঁচৰি, বিহু নাচ, লোককৃষ্টিৰ বিভিন্ন অনুষ্ঠানৰ লগতে জনপ্ৰিয় সংগীত শিল্পীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হৈছে। লতাশিল বিহু সন্মিলনী 2026ৰ কালি ফলাফল ঘোষণা কৰা হয়। গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই শ্ৰেষ্ঠ বিহু কুঁৱৰীৰ খিতাপ লাভ কৰে। ইপিনে লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে বিহুৰাণীৰ খিতাপ অৰ্জন কৰে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ৰাজ্যিক বিজেপিৰ 50-জনীয়া এটা দলে কালিৰে পৰা পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাইছে। ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন নিৰ্বাচনী চমকৰ সৃষ্টি কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিমবংগৰ হেমতাবাদ আৰু বৈষ্ণৱনগৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কালি বাটাচি, হাছিমাৰা আৰু কোচবিহাৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাস, বিমল বৰা, ৰণোজ পেগু, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্যৰ লগতে কেইবাজনো বিধায়ক আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাই নিৰ্বাচনী প্ৰচাৰৰ বাবে ইতিমধ্যে ৰাজ্যখনত বাহৰ পাতিছে। একেদৰে শাসকীয় দল তৃণমূল কংগ্ৰেছকে ধৰি অন্য বিৰোধী দলসমূহেও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। চলিত বৰ্ষৰ হজ যাত্ৰা কাইলৈ আৰম্ভ হ'ব বুলি কালি উত্তৰ পূব হজ যাত্ৰা অভ্যৰ্থনা সমিতিয়ে ঘোষণা কৰিছে। অসমসহ উত্তৰ পূৰ্বাঞ্চলত মুঠ 2,569গৰাকী হজ যাত্ৰীয়ে হজ যাত্ৰাৰ বাবে ৰাওনা হ'ব। ইয়াৰ ভিতৰত 1,763গৰাকী পুৰুষ আৰু 806গৰাকী মহিলা যাত্ৰী আছে। উত্তৰ পূব হজ যাত্ৰী অভ্যৰ্থনাৰ সভাপতি নেকিবুৰজামানে গুৱাহাটীত আয়োজিত এখন সংবাদমেলত কয় যে 18 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈকে পৰ্যায়ক্ৰমে এইসকল যাত্ৰী মক্কা আৰু মদিনালৈ যাব। হজযাত্ৰীসকলৰ ভিতৰত 668গৰাকী কলকাতা বিমান বন্দৰ, 218গৰাকী মুম্বাই আৰু 28গৰাকী দিল্লী বিমান বন্দৰৰ পৰা ৰাওনা হ'ব। 8গৰাকী বাংগালুৰু, 2গৰাকী লক্ষ্ণৌ, 1গৰাকী হায়দৰাবাদ আৰু বাকীসকল গুৱাহাটী বৰঝাৰ বিমান বন্দৰৰ পৰা ৰাওনা হ'ব। হজযাত্ৰীসকলৰ মংগলৰ বাবে আজি সন্ধিয়া হাজি মুছাফিৰখানাত সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল 21 এপ্ৰিলৰ পাছত ঘোষণা কৰা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি এখন জাননীযোগে প্ৰকাশ কৰিছে। আজি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰচাৰ হোৱা বাতৰি ভুৱা বুলি স্পষ্টীকৰণ দি শিক্ষা পৰিষদে এই জাননী জাৰি কৰিছে। ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান জনাই ফলাফল ঘোষণাৰ সঠিক দিন আৰু সময় পৰৱৰ্তী সময়ত জনোৱা হ'ব বুলি জাননীযোগে শিক্ষা পৰিষদে প্ৰকাশ কৰিছে। একেখন জাননীতে কেৱল চৰকাৰী ৱেবছাইটৰ তথ্যৰ ওপৰতহে বিশ্বাস ৰাখিবলৈ আহ্বান জনোৱা হৈছে। কংগ্ৰেছ নেতা তথা দলটোৰ প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ আগতীয়া জামিন মঞ্জুৰ কৰি তেলেংগানা উচ্চ ন্যায়ালয়ে দিয়া ৰায়ত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়খনে লগতে পৱন খেৰালৈ উত্তৰ দিয়াৰ জাননী জাৰি কৰিছে। যোৱা 10 এপ্ৰিলত তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেৰাৰ আবেদন মঞ্জুৰ কৰি দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই অসম চৰকাৰে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল এছ চান্দুকাৰৰ বিচাৰপীঠে এই স্থগিতাদেশ দিছে। বিহুৰ সমান্তৰালভাৱে বিভিন্ন জনগোষ্ঠীৰ বসন্তকালীন উৎসৱেও ৰাজ্য মুখৰ কৰি তুলিছে। তিৱা জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ ছগ্ৰা মিছাৱা আৰু দেউৰীসকলৰ ইবাকু বিচু, বড়োসকলৰ বৈশাগু, শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলৰ বাঁহ গোসাঁই উৎসৱ ৰাজ্যৰ ঠায়ে ঠায়ে পালন কৰা হৈছে। চিৰাং জিলাৰ কাজলগাঁৱৰ ডাংটল ৰাংজালী বৈশাগু উদযাপন সমিতিয়ে উলহ মালহেৰে ৰংজালী বৈশাগু উৎসৱৰ আয়োজন কৰিছে। পৰম্পৰাগতভাৱে পালন কৰি অহা ৰংজালী বৈশাগুত কালি লাংডাং বৈশাগু অৰ্থাৎ মুকলি বিহু অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অধীনৰ চেপন টিফুকত এখন মটৰচাইকেলৰ খুন্দাত এজন চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত আন 3জন লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।